ولما جاء موسى لميقاتنا وكلمه ربه قال رب أرني أنظر إليك قال لن تراني ولكن انظر إلى الجبل فإن استقر مكانه فسوف تراني فلما تجلى ربه للجبل جعله دكا وخر موسى صعقا فلما أفاق قال سبحانك تبت إليك وأنا أول المؤمنين
আর মুসাই যেতিয়া আমার নির্ধারিত সময়ত আহি উপস্থিত হল আর তেওঁৰ প্ৰতিপালকে তেওঁৰ লগত কথা পাতিলে তেতিয়া তেওঁ কলে হে মোৰ প্ৰতিপালক তুমি মোক দৰ্শন দিয়া মই তোমাক দেখিম তেওঁ কলে তুমি মোক দেখিব নোৱাৰিবা তুমি বৰং পাহাৰৰ ফালে চোৱাচোন সেইখন যদি নিজৰ ঠাইতে স্থিৰ থাকে তেনেহ'লে তুমি মোক নিশ্চয় দেখিব পাৰিবা যেতিয়া তেওঁৰ প্ৰতিপালকে পাহাৰত জ্যোতি প্ৰকাশ কৰিলে তেতিয়া ই পাহাৰক চূৰ্ণ বিচূৰ্ণ কৰিলে আৰু মুছা সংজ্ঞাহীন হৈ পৰিল যেতিয়া তেওঁ জ্ঞান উভতি পালে তেতিয়া কলে মহিমাময় তুমি মই অনুতপ্ত হৈ তোমাৰ ওচৰত তওবা কৰিছোঁ আৰু মুমিনসকলৰ মাজত ময়ে প্ৰথম